লোক অধ্যায় পাঁচ। যেতিয়া লোকসমূহে তেওঁক বেৰি ধৰি ঈশ্বৰৰ বাক্য শুনি আছিল, তেতিয়া তেওঁ গিনেশ্বৰত সৰুবৰৰ পাৰত থিয় হৈ থাকোঁতে সৰুবৰৰ দাঁতিতে দুখন নাও দেখিলে। কিন্তু জালুৱাবিলাকে তাৰ পৰা নামি গৈ জাল ধুই আছিল। সেই দুখন নাৱৰ যিখন চিমুনৰ, সেইখনতে তেওঁ উঠি বামৰ পৰা অলপ আঁতৰাই নিবলৈ তেওঁক মিনতি কৰিলে। পাছে তেওঁ বহি নাৱৰ পৰা লোকসমূহক উপদেশ দিলে। তেওঁ কথা কৈ অতালত চিমুনক ক'লে,
দলৈ গৈ মাছ ধৰিবলৈ জাল খেও দিয়া হওক।
তাতে চিমুনে উত্তৰ দি ক'লে,
হে নাথ, আমি উৰে ৰাতি শ্ৰম কৰি একো নাপালোঁ, তথাপি আপোনাৰ কথাত জাল পেলাওঁ।
পাছে তেওঁলোকে তাকে কৰিলত বহু বহু মাছ লাগিল আৰু তেওঁলোকৰ জাল ফাটিবলৈ ধৰিলে। তেতিয়া আহি সহায় কৰিবলৈ আন নাৱত থকা তেওঁলোকৰ ভাগী মানুহক হাত বাউলি মাতিলত তেওঁলোকে আহি দুয়োখন নাও এনেকৈ ভৰালে যে নাও ডুবুডুবু হ'ল। চিমুন পিতৰে তাকে দেখি যীশুৰ চৰণত পৰি ক'লে,
হে প্ৰভু, মোৰ ওচৰৰ পৰা আপুনি আঁতৰ হৈ যাওক, কিয়নো মই পাপী মানুহ।
কিয়নো খেৱদি যিখিনি মাছ ধৰিলে তাৰ কাৰণে চিমুন আৰু তেওঁৰে সৈতে যিবিলাক আছিল আৰু চিমুনৰ লগৰ ভাগী চিবদিয়ৰ দুজন পুতেক অৰ্থাৎ জাকুব আৰু জোহন, এই সকলোৰে বিস্ময় লাগিল। তেতিয়া যীশুৱে চিমুনক ক'লে,
ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্যধাৰী হবা।
পাছে নাওকেইখন বামলৈ আনিলত তেওঁলোকে সকলোকে ত্যাগ কৰি তেওঁৰ অনুগামী হ'ল। পাছে তেওঁ কোনো এখন নগৰত থাকোঁতে কুষ্ঠৰে পূৰ হোৱা এজন মানুহে যীশুক দেখি উগুৰি হৈ পৰি তেওঁক মিনতি কৰি ক'লে,
হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে তেন্তে মোক সুচি কৰিব পাৰে।
তেতিয়া তেওঁ হাত মেলি তেওঁক চুই ক'লে,
মই ইচ্ছা কৰিছো, সুচি হোৱা।
আৰু তেতিয়াই তেওঁৰ পৰা কুষ্ঠৰোগ গুচিল। পাছে তেওঁক আজ্ঞা দি ক'লে,
এই কথা কাকো নকৈ পুৰোহিতৰ আগত নিজকে দেখুৱাগৈ আৰু লোকক সাক্ষ্য দিবলৈ মুচিৰ আজ্ঞাৰ দৰে তুমি সুচি হোৱাৰ অৰ্থে নৈবেদ্য উৎসৰ্গ কৰাগৈ।
কিন্তু তেওঁৰ বিষয়ৰ বাক্য আৰু অধিকলৈ ব্যাপ্ত হৈ গ'ল। তাতে বহু মানুহৰ দৰে শুনিবলৈ আৰু নিজৰ নিজৰ ৰোগৰ পৰা সুস্থ হ'বলৈ আহি গোট খাই আছিল। কিন্তু তেওঁ নিৰ্জন ঠাইলৈ আঁতৰি গৈ প্ৰাৰ্থনা কৰি থাকিল। আৰু এদিন তেওঁ উপদেশ দিয়া সময়ত গালিল আৰু যিহুদিয়াৰ সকলো গাঁৱৰ পৰা আৰু জিৰচালেমৰ পৰা অহা ফৰিচীবিলাক আৰু বিধানৰ অধ্যাপকসকল তেওঁৰ ওচৰত বহি আছিল আৰু সুস্থ কৰিবলৈ প্ৰভুৰ শক্তি তেওঁৰ লগত আছিল। তাতে চোৱা, কোনো মানুহে এজন যথৰ ৰোগীক শয্যাৰে সৈতে বৈ আনিলত তেওঁক ভিতৰলৈ নিবলৈ আৰু যীশুৰ আগত থবলৈ উপায় বিচাৰিলে। কিন্তু লোকসমূহৰ কাৰণে তেওঁক ভিতৰলৈ নিবলৈ উপায় নাপাই তেওঁলোকে ঘৰৰ ওপৰত উঠি খাপৰি গুচাই যীশুৰ আগত শয্যাৰে সৈতে মাজতে তেওঁক নমাই থলে। তেতিয়া তেওঁলোকৰ বিশ্বাস দেখি ক'লে,
হে মানুহ, তোমাৰ পাপ ক্ষমা হ'ল।
তাতে অধ্যাপক আৰু ফৰিচীবিলাকে আলোচনা কৰিবলৈ ধৰি ক'লে,
এই যি মানুহে ঈশ্বৰ নিন্দা কৰে, ইনো কোন? কেৱল ঈশ্বৰৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব পাৰে?
কিন্তু যীশুৱে তেওঁবিলাকৰ আলোচনা জানি তেওঁবিলাকক উত্তৰ দি ক'লে,
তোমালোকে অন্তৰত কি আলোচনা কৰিছা? তোমাৰ পাপ ক্ষমা কৰা হ'ল, নাইবা তুমি উঠি ফুৰা, এই দুটা কথাৰ কোনটো ক'বলৈ উজু? কিন্তু পৃথিৱীৰ পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰ ক্ষমতা আছে, ইয়াক তোমালোকে জানিবলৈ।
তেওঁ যথৰ ৰোগীক ক'লে,
মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা।
তেতিয়াই তেওঁ আটাইৰে আগতে উঠি নিজে শোৱা শয্যা তুলি লৈ ঈশ্বৰৰ স্তুতি কৰি নিজৰ ঘৰলৈ গ'ল। তাতে সকলোৱে বিস্ময় মানি ঈশ্বৰৰ স্তুতি কৰি ভয়েৰে পূৰ হৈ ক'লে,
আজি আমি অসম্ভৱ ঘটনা দেখিলো।
ইয়াৰ পাছত তেওঁ বাহিৰলৈ গৈ কৰ লোৱা চৰাত বহি থকা লেবি নামেৰে কৰ তোলা এজনক দেখি তেওঁক ক'লে,
মোৰ পাছে পাছে আহা।
তাতে তেওঁ আটাইকে এৰি উঠি তেওঁৰ অনুগামী হ'ল। পাছে লেবিয়ে নিজৰ ঘৰত তেওঁৰ নিমিত্তে বৰভোজ পাতিলে। তাতে অনেক কৰ তোলা আৰু আন আন মানুহে তেওঁলোকৰ সৈতে ভোজনত বহিল। কিন্তু ফৰিচীবিলাক আৰু তেওঁবিলাকৰ অধ্যাপকসকলে তেওঁৰ শিষ্যবিলাকৰ অহিতে গৰিহণা কৰি ক'লে,
কৰ তোলা আৰু পাপীৰে সৈতে তোমালোকে কিয় ভোজন পান কৰা?
তাতে যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে,
নিৰোগী মানুহৰ বেজত সকাম নাই, কিন্তু ৰোগীৰহে সকাম আছে। মই ধাৰ্মিকক নহয়, কিন্তু মন পালতাবলৈ পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছো।
আৰু তেওঁবিলাকে তেওঁক ক'লে,
জোহনৰ শিষ্যবিলাকে বাৰে বাৰে লঘোণ দিয়ে আৰু প্ৰাৰ্থনাও কৰে আৰু ফৰিচীবিলাকৰো সেইদৰে কৰে, কিন্তু আপোনাৰবিলাকে ভোজন পান নকৰে।
তেতিয়া যীশুৱে তেওঁবিলাকক ক'লে,
সখীবিলাকৰ লগত দৰা থকা সময়ত তেওঁলোকক জানো লঘোণে ৰখাব পাৰা, কিন্তু দুখৰ দিন আহিব আৰু যেতিয়া তেওঁলোকৰ লগৰ পৰা দৰাক নিয়া হ'ব, তেতিয়া সেইদিনা তেওঁলোকে লঘোণ দিব।
পাছে তেওঁ দৃষ্টান্ত দি তেওঁবিলাকক ক'লে,
নতুন বস্ত্ৰৰ পৰা এডোখৰ ফালি পুৰণি বস্ত্ৰত কোনেও টাপলি নামাৰে, তাকে কৰিলে সি নতুনখনো ফালিব আৰু তাৰ পৰা লোৱাডোখৰো পুৰণিখনৰ লগত নিমিলিব, আৰু পুৰণি ছালৰ মুতত নতুন দ্ৰাক্ষাৰস কোনেও নথয়, যদি থয় তেন্তে নৰসে সেই মুত ফালে, ৰসো বৈ ঢুকায় আৰু মুতো নষ্ট হয়, কিন্তু নতুন দ্ৰাক্ষাৰস নতুন মুততহে থব লাগে, আৰু পুৰণি ৰস পান কৰি কোনেও নতুন ৰসলৈ ইচ্ছা নকৰে, কিয়নো তেওঁ কয় পুৰণিহে ভাল